Iya, akah bani. বাতৰি পঢ়িছো তন্মিতা ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া ছুলুহু হাছানে আজি নতুন দিল্লীত বিভিন্ন বিষয় সামৰি এলানি আলোচনাত মিলিত হয়। দেশৰ নিৰ্বাচন আয়োগে আজি ছত্তীশগড়, মিজোৰাম, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। ছিকিমৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 45লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 10জন সেনা জোৱানো আছে। অসম মাধ্যমিক শিক্ষা পৰিষদে আজি 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। আৰু আইচিচি এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত অনুষ্ঠিত খেলত নিউজিলেণ্ড নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া ছুলুহু হাছানে আজি নতুন দিল্লীত বিভিন্ন বিষয় সামৰি এলানি আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশসমূহ পৰ্যালোচনা কৰাৰ লগতে দুয়োখন দেশৰ মাজৰ ঐতিহাসিক সম্পৰ্কক সুদৃঢ় কৰাৰ সন্দৰ্ভত আলোচনা কৰে। দুয়োপক্ষৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকো অনুষ্ঠিত হয়। বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু সামুদ্ৰিক নিৰাপত্তা, অংশীদাৰীৰ বিকাশ, উচ্চ শিক্ষা তথা জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ বহল পৰিসৰত আলোচনা কৰা হয়। শ্ৰীমতী হাছানে আজি পুৱা ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি তেওঁৰ প্ৰতি শ্ৰদ্ধা জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্ৰীমতী হাছানক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে স্বাগতম জনায়। তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দুয়োখন দেশৰ মাজত শতিকাজুৰি থকা সুন্দৰ সম্পৰ্কৰ প্ৰশংসা কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে এই ভ্ৰমণৰ সময়ত ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশত নতুন দিশ মুকলি হ'ব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে দুয়োখন দেশৰ মাজত অতীজতে স্থাপন হোৱা দ্বিপাক্ষিক সম্পৰ্ক শতিকা শতিকাজুৰি অব্যাহত থাকিব বুলিও আশা ব্যক্ত কৰে। আমাৰ সংবাদদাতাই প্ৰকাশ কৰা মতে তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে শাসনভাৰ গ্ৰহণৰ পাছত এয়া হৈছে শ্ৰীমতী হাছানৰ প্ৰথমটো ভাৰত ভ্ৰমণ। প্ৰায় 8 বছৰৰ পাছত তাঞ্জানিয়াৰ ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজত ঐতিহাসিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক সজীৱ আৰু শক্তিশালী কৰি তুলিব। শ্ৰীমতী হাছানে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। কাইলৈ তেওঁ নতুন দিল্লীত এখন ব্যৱসায় আৰু বিনিয়োগ মঞ্চত অংশগ্ৰহণ কৰিব। দেশৰ নিৰ্বাচন আয়োগে আজি 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰে। সেই অনুসৰি ছত্তীশগড় বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 7 নৱেম্বৰত আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 17 নৱেম্বৰত অনুষ্ঠিত হ'ব। একেদৰে মিজোৰামত 7 নৱেম্বৰত, মধ্যপ্ৰদেশত 17 নৱেম্বৰত, ৰাজস্থানত 23 নৱেম্বৰত আৰু তেলেংগানাত 30 নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব। অহা 3 ডিচেম্বৰত আটাইকেইখন ৰাজ্যৰ নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। নতুন দিল্লীত আজি সাংবাদিকৰ আগত মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে 2024 চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে চূড়ান্ত বিধানসভা নিৰ্বাচন হিচাপে এই 5খন ৰাজ্যৰ নিৰ্বাচনে বিশেষ তাৎপৰ্য বহন কৰিছে। আয়োগে এই ৰাজ্যকেইখনত মুক্ত, নিকা আৰু প্ৰৰোচনামুক্ত নিৰ্বাচন নিশ্চিত কৰিব বুলি শ্ৰীকুমাৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই 5খন ৰাজ্যত প্ৰায় 16 কোটি ভোটদাতা আছে। ইয়াৰ ভিতৰত প্ৰায় 60 লাখ ভোটদাতাই প্ৰথমবাৰৰ বাবে ভোটদান কৰিব। নিৰ্বাচন আয়োগে এই 5খন ৰাজ্য পৰিদৰ্শন কৰি মুখ্য কাৰ্যবাহী বিষয়া, জিলা আৰু ৰাজ্যিক প্ৰশাসন তথা কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক প্ৰৱৰ্তন সংস্থাৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। এই ৰাজ্যকেইখনত 17,734টা আৰ্হি নিৰ্বাচন কেন্দ্ৰ থাকিব। আনহাতে ৰাজ্যকেইখনৰ মুঠ 679টা বিধানসভা সমষ্টিৰ বাবে 1,77,000 ভোট কেন্দ্ৰ স্থাপন কৰা হ'ব আৰু ইয়াৰে 1,00,000 ভোট কেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা থাকিব। ভোট কেন্দ্ৰসমূহত ন্যূনতম সকলো সুবিধা উপলব্ধ হ'ব। মুখ্য নিৰ্বাচনী আয়ুক্তই জনোৱা মতে মধ্যপ্ৰদেশৰ জনজাতীয় লোকসকলৰ বাবে সংৰক্ষিত বনাঞ্চল এলেকাত ভোট কেন্দ্ৰ স্থাপন কৰা হ'ব। ছিকিমৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 34লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 10জন সেনা জোৱানো আছে। ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা পৰিষদে জনোৱা মতে এতিয়ালৈকে 105জন লোক সন্ধানহীন হৈ আছে। আনহাতে বৰ্তমানলৈকে বানত আৱদ্ধ হৈ পৰা 2,563 লোকক উদ্ধাৰ কৰা হৈছে আৰু 6,847 লোকে 28টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে। তেষ্টা নদীৰ অৱবাহিকাত আকস্মিক বানে 14খন দলং উটুৱাই নিয়াৰ লগতে বানৰ ফলত ৰাজ্যখনৰ 1,381টা গৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। ভাৰতীয় সেনাৰ ত্ৰিশক্তি বাহিনীয়ে সন্ধানহীন লোকসকলৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বাহিনীটোৱে লগতে উত্তৰ ছিকিমৰ লাছেন, লাছুং, থাংগু আৰু চুংথাঙৰ বিভিন্ন অঞ্চলত আৱদ্ধ হৈ ৰোৱা 1,700গৰাকী পৰ্যটকলৈ সাহায্য আগবঢ়াইছে। পৰ্যটকসকলক খাদ্য, চিকিৎসা আৰু যোগাযোগৰ সুবিধা প্ৰদান কৰা হৈছে। ভাৰতীয় সেনাই পৰ্যটকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ নকৰা পৰ্যন্ত নিৰাপদে থাকিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা চলাইছে। গৃহ মন্ত্ৰালয়ৰ অধীনৰ আন্তঃ মন্ত্ৰালয় কেন্দ্ৰীয় দলে ৰাজ্যখনত এই প্ৰাকৃতিক দুৰ্যোগৰ ক্ষয়ক্ষতিৰ বুজ লৈছে। ইফালে ছিকিমত আবদ্ধ হৈ ৰোৱা অসমৰ 124গৰাকী শিক্ষাৰ্থী আজি সুকলমে গুৱাহাটীত উপস্থিত হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত তথা শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ বিশেষ তৎপৰতাত ৰাজ্যখনৰ বিভিন্ন অঞ্চলত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীসকলক নিৰাপদে ঘূৰাই অনা হয়। শিক্ষামন্ত্ৰীয়ে গুৱাহাটীৰ এখন হোটেলত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টাৱাঙে যোৱা সপ্তাহত সংঘটিত হোৱা দুৰ্যোগৰ ক্ষয় ক্ষতিৰ বাবে ল'বলগীয়া ব্যৱস্থা আৰু পুনৰুদ্ধাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰিবলৈ আজি পুৱা এখন উচ্চস্তৰীয় বৈঠকত মিলিত হয়। সংকটৰ প্ৰতি ক্ষিপ্ৰ সঁহাৰি জনোৱাৰ লগতে সামৰিক বাহিনীৰ লোকৰ সৈতে সহযোগিতাৰে কাম কৰি পুনৰুদ্ধাৰ নিশ্চিত কৰাৰ বাবে এই বৈঠক অনুষ্ঠিত হয়। ইতিমধ্যে চুংথাঙত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী দুটা দল মোতায়েন কৰা হৈছে। দল দুটা সাহায্য আৰু উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। অসম মাধ্যমিক শিক্ষা পৰিষদে আজি 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে। সেই অনুসৰি 16 ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষাসমূহ আৰম্ভ হ'ব আৰু 4 মাৰ্চত অন্ত পৰিব। এইবাৰৰ দৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্নকাকতসমূহ পঢ়াত সুবিধা হোৱাৰ বাবে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বে 5 মিনিট অতিৰিক্ত সময় দিয়া হ'ব। আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত ডেংগু জ্বৰ কাৰণ লক্ষণ আৰু প্ৰতিৰোধৰ ব্যৱস্থা সন্দৰ্ভত আলোচনা আগবঢ়োৱা হ'ব। অনুষ্ঠানত নতুন দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান এইমছৰ মেডিচিন বিভাগৰ বিশিষ্ট চিকিৎসক ডঃ পীয়ুষ ৰঞ্জন উপস্থিত থাকিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে ডেংগু ৰোগৰ সংক্ৰমণ, ইয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা, চিকিৎসা পদ্ধতি আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন বিষয় সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে 011-2371-7106 আৰু 011-2331-4444 এই নম্বৰত ডায়েল কৰি অনুষ্ঠানত ভাগ ল'ব পাৰিব। 9289-94044 এই হোৱাটছএপ নম্বৰতো শ্ৰোতাসকলে নিজৰ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহতো এই অনুষ্ঠান পোনপটীয়াকৈ শুনিব পৰা যাব। আনহাতে আমাৰ ৱেবছাইট newsonair.gov.in আৰু ইউটিউব চেনেল নিউজ অন এয়াৰ অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কৈছে যে G20ৰ অধ্যক্ষতাই ভাৰতীয় কূটনীতিয়ে যে প্ৰকৃতাৰ্থত পৰিৱৰ্তন আনিব পাৰে সেয়া প্ৰমাণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে ভাৰতীয় বৈদেশিক সেৱা দিৱস উপলক্ষে এই সেৱাৰ সৈতে জড়িত বিষয়াসকলক শুভেচ্ছা জনাই এনেদৰে কয়। তেওঁ উল্লেখ কৰে যে অধিক জটিল আৰু অভাৱনীয় প্ৰেক্ষাপটত ভাৰতৰ উত্থান ঘটিছে আৰু এই ক্ষেত্ৰত বৈদেশিক সেৱাৰ সৈতে জড়িত বিষয়াসকলৰ দায়িত্ব দিনক দিনে বৃদ্ধি পাইছে। তেওঁ লগতে দেশৰ অন্যান্য সেৱাসমূহৰ দৰেই ভাৰতীয় বৈদেশিক সেৱাই অমৃতকালৰ দৰ্শনৰ প্ৰতি সঁহাৰি আগবঢ়াব বুলি আশা প্ৰকাশ কৰে। ICC পুৰুষ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া খেলত নিউজিলেণ্ডে নেডাৰলেণ্ডছৰ বিৰুদ্ধে খেলিব। খেলখন দিনৰ 2 বজাত আৰম্ভ হ'ব। ইপিনে চেন্নাইৰ এম চিদাম্বৰম ষ্টেডিয়ামত কালি অনুষ্ঠিত খেলত ভাৰতে অষ্ট্ৰেলিয়াক 6 উইকেটত পৰাজিত কৰে। খেলখনত অষ্ট্ৰেলিয়াই নিৰ্ধাৰণ কৰি দিয়া 200 ৰাণৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে 41 অভাৰ আৰু 2টা বলত বিজয় সাব্যস্ত কৰে। বিৰাট কোহলীয়ে 85 ৰাণ কৰাৰ বিপৰীতে কে এল ৰাহুলে 97 ৰাণ কৰি অপৰাজিত হৈ থাকে। কে এল ৰাহুলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তানজানিয়াৰ ৰাষ্ট্ৰপতি ছামিয়া ছুলুহু হাছানে আজি নতুন দিল্লীত বিভিন্ন বিষয় সামৰি এলানি আলোচনাত মিলিত হয়। দেশৰ নিৰ্বাচন আয়োগে আজি ছত্তীশগড়, মিজোৰাম, মধ্যপ্ৰদেশ, তেলেংগানা আৰু ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। ছিকিমৰ আকস্মিক বানত মৃত্যু হোৱা লোকৰ সংখ্যা 35লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত 10জন সেনা জোৱানো আছে। অসম মাধ্যমিক শিক্ষা পৰিষদে আজি 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা কৰিছে। আৰু ICC এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি হায়দৰাবাদত অনুষ্ঠিত খেলত নিউজিলেণ্ড নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। আমাৰ এতিয়া বাতৰি ইমানতে শেষ হ'ল।